সুপারহিট 93.5 রেড এফএম মই নবীশ আপুনি শুনি আছে মৰ্নিং নাম্বাৰ 1 আৰু সাইড গৈ সুপারহিট গান শুনাৰ পাছত ওয়েল লিখিনতে কৈ দিওঁ আপোনাক কি লোক সদায়তো এইটো সময় কি দিওঁ হৰস্কোপ 93.5 এতিয়া আপোনাক কৈ দিওঁ যে উইক ডেইজত যদি পাৰ্টি থাকে আৰু আপুনি যদি খুব হাইটৰ ওপৰত হাইট পাৰ্টি কৰে মানে ইফ ইউ পাৰ্টি টু হাৰ্ড নেক্সট মৰ্ণিং ৱেকিং আপ এণ্ড এটেণ্ডিং অফিচ মাইট বি আ ভেৰি চিনেৰিঅ তাৰোপৰি ভালকৈ কাম কৰাটো নেক্সট ইম্পচিবল আৰু ৰাতি যদি কিবা উল্টা পুল্টা খাই দিলে আৰু পেটটো যদি আপোনাৰ আপছেট হৈ যায় তাতকৈ ডাঙৰ হৰৰ ষ্টৰী আৰু আপোনাৰ একোৱেই হ'ব নোৱাৰে চ' ইউ ন' উইক ডেইজ আৰু উইকেণ্ড পাৰ্টিজ শ্বুড বি ডিফাৰেণ্ট ৱেল অন দ্যাট থট এতিয়া আকৌ আগবাঢ়ি যাম ছুপাৰ হিট গীতৰ মাজলৈ শুনাই দিওঁ তুষাৰ ইয়ে ফ্ৰম বজৰংগী ভাইজান 93.5 ৰেড এফ এম বজাতে ৰহ।